বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুৰু টেগ বাহাদুৰৰ 350 সংখ্যক শ্বহীদ দিৱস উপলক্ষে আজি এটি স্মাৰক ডাক টিকট আৰু বিশেষ মুদ্ৰা জাৰি কৰে। সমগ্ৰ দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। শেহতীয়া কেইটামান বছৰত দেশৰ জাহাজ নিৰ্মাণ ক্ষেত্ৰৰ কেইবাগুণো সম্প্ৰসাৰিত হৈছে বুলি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে প্ৰকাশ কৰিছে আৰু বৰ্ষাপাৰা টেষ্টত ভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। শ্ৰীৰামচন্দ্ৰই নিজে মূল্যবোধৰ প্ৰতীক আছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দেশখনক আমি ৰামৰাজ্য ভাৰতৰ দৰে গঢ়ি তুলিবলৈ বিচাৰো। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে আজি পবিত্ৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ নিৰ্মাণ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হোৱা তথা সাংস্কৃতিক উদযাপন আৰু ৰাষ্ট্ৰীয় একতাৰ এটা নতুন অধ্যায়ৰ সূচনা কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে সমগ্ৰ বিশ্ব সম্প্ৰতি ৰামময় হৈ পৰা বুলি উল্লেখ কৰি কয় যে এই ধৰ্মধ্বজা কেৱল পতাকাই নহয় বৰঞ্চ এয়া পুনৰ জাগৰণ এখন ধ্বজা আৰু ই ৰামৰাজ্যৰ নীতিক সাৰোগত কৰা এটা আৰম্ভণিৰ লগতে সংগ্ৰামৰ কাহিনীক প্ৰতিফলিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত গুৰু টেগ বাহাদুৰৰ 350 সংখ্যক শ্বহীদ দিৱস উপলক্ষে ৰাজ্যিকভাৱে আয়োজিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই দিৱস উপলক্ষে শ্ৰীমোদীয়ে এটি স্মাৰক ডাক টিকট আৰু মুদ্ৰা জাৰি কৰে। এই অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী আৰু হাৰিয়ানাৰ শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সভাপতি জগদীশ সিং জিন্দা উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে টেগ বাহাদুৰৰ 350 সংখ্যক শ্বহীদ দিৱস পালন কৰিবলৈ বছৰজোৰা কাৰ্যসূচীৰে আগবাঢ়িছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যতীশ্বৰত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পবিত্ৰ শংখৰ সন্মানাৰ্থে নৱনিৰ্মিত পাঞ্চজন্য স্মৃতিসৌধ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দৰাবাদৰ জি এম আৰ আকাশক্ষেত্ৰ আৰু ঔদ্যোগিক উদ্যানৰ ছফ্ৰান বিমান ইঞ্জিন মেৰামতি গোট উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটি বিবৃতিযোগে প্ৰকাশ কৰা মতে এছ এ আই এছ আই হৈছে ছফ্ৰান অত্যাধুনিক বিমান প্ৰপলচ ইঞ্জিনৰ বিশেষ তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো ভাৰতত গোলকীয় ইঞ্জিন মূল যন্ত্ৰাংশ নিৰ্মাণ প্ৰতিষ্ঠানকে স্থাপন কৰা প্ৰথমটো তদাৰক, মেৰামতি আৰু সামগ্ৰিক নিৰীক্ষণ গোট। এই গোটটো বিমান পৰিবহণ খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট ইনফিনিটি চৌহদ মুকলি কৰিব। 2 লাখ বৰ্গফুট এলেকা সামৰি নিৰ্মাণ কৰা এই অত্যাধুনিক পৰিসৰত কেইবাখনো প্ৰক্ষেপণ যানৰ ডিজাইন, বিকাশ আৰু পৰীক্ষণ কৰা হয়। ইয়াৰ লগতে তেওঁ স্কাইৰুটৰ প্ৰথমটো পক্ষীয় ৰকেট বিক্ৰম-1 মুকলি কৰিব। দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হামাৰা সংবিধান হামাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সাংসদসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নেতৃত্বত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ উপৰি অসমীয়া, বড়ো, মালায়ালম, নেপালী, পাঞ্জাবী, কাশ্মীৰী, তেলেগু আৰু উৰিয়া ভাষাত সংবিধানৰ অনুদিত সংস্কৰণ উন্মোচন কৰা হ'ব। ইয়াৰ উপৰি এখন স্মাৰক পুস্তিকাও উন্মোচন কৰা হ'ব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে 26 নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শেহতীয়া কেইটামান বছৰত দেশৰ জাহাজ নিৰ্মাণ ক্ষেত্ৰত কেইবাগুণো সম্প্ৰসাৰিত হৈছে বুলি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত সমুদ্ৰ উৎকৰ্ষ আলোচনাচক্ৰত ভাষণ দি শ্ৰীছেঠে এই আলোচনাচক্ৰক দেশৰ জাহাজ নিৰ্মাণ সামৰ্থ্য প্ৰতিফলিত কৰা গুৰুত্বপূৰ্ণ সমাৰোহ বুলি অভিহিত কৰে। তেওঁ কয় যে সমুদ্ৰ উৎকৰ্ষ আলোচনাচক্ৰই জনসাধাৰণক দেশৰ চহকী ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু জাহাজ নিৰ্মাণ তথা মেৰামতিৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ সৈতে ফেৰ মাৰিব পৰা সামৰ্থ্য প্ৰতিফলিত কৰিছে। এই আলোচনাচক্ৰই সামুদ্ৰিক উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত আত্মবিশ্বাসৰ চিনস্বৰূপ শেহতীয়া উদ্ভাৱনত আলোকপাত কৰে। তেওঁ লগতে উদ্ভাৱন, দক্ষতা বিকাশ আৰু সহযোগিতা আৰু ৰপ্তানিৰ ক্ষেত্ৰৰ প্ৰতিযোগিতাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। গোৱাত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কিংবদন্তী অভিনেতা ধৰ্মেন্দ্ৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু কথাছবি জগতলৈ তেওঁৰ অমূল্য অৱদানৰ বিষয়ে স্মৰণ কৰা হয়। ধৰ্মেন্দ্ৰ এগৰাকী মহান অভিনেতা আৰু অসাধাৰণ ব্যক্তিৰূপে অভিহিত কৰি চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল ৰবেইলে কলাৰ প্ৰতি তেওঁৰ অভূতপূৰ্ব সমৰ্পণ আৰু অনুৰাগৰ কথা স্মৰণ কৰে। শ্ৰীৰবেইলে মেৰা নাম জোকাৰ আৰু বেটাবৰ দৰে চলচ্চিত্ৰৰ সৈতে জড়িত হৃদয়স্পৰ্শী স্মৃতিৰ বিষয়ে অৱগত কৰে আৰু ধৰ্মেন্দ্ৰৰ অক্লান্ত পৰিশ্ৰম আৰু চিনেমাৰ প্ৰতি গভীৰ প্ৰেমৰ বিষয়ে আলোকপাত কৰে। গোৱাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি গাঁও শিতানত মাই ডেড ইনভেণ্টেড দ্য বড়া পাও নামৰ চাইনত ইউস্কেইনৰ নিৰ্দেশিত চুটি ছবিখন প্ৰদৰ্শন কৰা হয়। এই চুটি ছবিখনত মুম্বাইৰ প্ৰসিদ্ধ ষ্ট্ৰীট ফুড বড়া পাওৰ কাহিনী সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। বড়া পাও অকল এবিধ লঘু আহাৰে নহয়, বৰং ই হৈছে মুম্বাই চহৰৰ শক্তি আৰু উদ্যম। চুটি ছবিখনত 1960 চনত অশোক বৈদ্যই দাদৰ ষ্টেচনৰ সমীপত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা এই লঘু আহাৰ কিদৰে মুম্বাইৰ ব্যস্ত আৰু মিশ্ৰিত সংস্কৃতিৰ আদৰ্শ লঘু আহাৰৰূপে পৰিগণিত হৈছিল সেই বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1-800-11-7800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তে জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে। চতুৰ্থ দিনটোত দক্ষিণ আফ্ৰিকাই 5 উইকেটৰ বিনিময়ত 260 ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে আৰু ভাৰতক জয়ৰ বাবে 549 ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। দক্ষিণ আফ্ৰিকাৰ হৈ দ্বিতীয় ইনিংছত ষ্ট্ৰিটান ষ্টাবছে সৰ্বাধিক 94 ৰান সংগ্ৰহ কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই 4টা আৰু ৱাশ্বিংটন সুন্দৰে 1টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে চতুৰ্থ দিনৰ খেলৰ সামৰণিৰ পৰলৈকে 2টা উইকেট হেৰুৱাই 27 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হাতত 1 দিন আৰু 8টা উইকেট থকা অৱস্থাত দক্ষিণ আফ্ৰিকাতকৈ সামগ্ৰিকভাৱে 522 ৰানত পিছ পৰি আছে। ভাৰতৰ জয়ছৱালে 13 আৰু কে এল ৰাহুলে 6 ৰান কৰি পেভিলিয়নমুখী হয়। দিনান্তত সাই সুদৰ্শনে 2 আৰু নৈশ প্ৰহৰী কুলদীপ যাদৱে 4 ৰানত আউট নোহোৱাকৈ থাকে। দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত 489 ৰান আৰু ভাৰতে প্ৰথম ইনিংছত 201 ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্তমান শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুৰু টেগ বাহাদুৰৰ 350 সংখ্যক শ্বহীদ দিৱস উপলক্ষে আজি এটি স্মাৰক ডাক টিকট আৰু বিশেষ মুদ্ৰা জাৰি কৰে। সমগ্ৰ দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ'ব। শেহতীয়া কেইটামান বছৰত দেশৰ জাহাজ নিৰ্মাণ ক্ষেত্ৰৰ কেইবাগুণো সম্প্ৰসাৰিত হৈছে বুলি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে প্ৰকাশ কৰিছে আৰু বৰ্ষাপাৰা টেষ্টত ভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।